এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট আৰু লখিমপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 28,50,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰে। নাৰী শিক্ষাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত উত্তৰ পূব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ উন্নত আন্তঃগাঁথনিয়ে ছাত্ৰীসকলক শৈক্ষিক দিশত উপকৃত কৰাৰ লগতে উচ্চ শিক্ষাৰে মহিলা সবলীকৰণৰ লক্ষ্যক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নতুন শিক্ষানীতিৰে পৰিচালিত বিশ্ববিদ্যালয়খনত 17টা বিভাগত 44টা ডিগ্ৰী পাঠ্যক্ৰমৰ সুবিধা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই লগতে বিশ্ববিদ্যালয়খনৰ বাবে আৰু 75 কোটি টকাৰ অনুদান ঘোষণা কৰে। এই অনুষ্ঠানৰ পৰাই তেওঁ আজি যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। তেওঁ লগতে 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহবাগিচা অঞ্চলত নিৰ্মাণ কৰা 2খন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী লখিমপুৰলৈ যায় আৰু তাত তেওঁ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নতুন মাত্ৰা সংযোজনেৰে নৱনিৰ্মিত লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ মুকলি কৰে। ডঃ শৰ্মাই এই ক্ষেত্ৰৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে জিলাখনত আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা 27 ফেব্ৰুৱাৰীত 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত কেইবাটাও গুৰুত্বপূৰ্ণ অন্তৰ্দেশীয় জলপথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বগীবিল আৰু ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ আৰু ডিব্ৰুগড়ৰ ঐতিহ্য ভৱন অন্যতম। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে ডিব্ৰুগড়ৰ চকীডিঙি খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে আজি অনুষ্ঠানথলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশৰ আদালতে আজি 2004 চনৰ এটা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা 3জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহে। ন্যায়াধীশ বংকিম শৰ্মাৰ বিচাৰপীঠে শিলচৰৰ জানিগঞ্জৰ কাপোৰৰ ব্যৱসায়ী ধনৰাজ চুৰানা আৰু 2জন কৰ্মচাৰী ৰতন দেৱনাথ আৰু ৰিংকু দেৱক, মুন্না মজুমদাৰ নামৰ চুৰানা টেক্সটাইলত কৰ্মৰত এজন কৰ্মচাৰীক হত্যাৰ অপৰাধত এই শাস্তি বিহে। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত বাদী বিবাদী পক্ষৰ যুক্তিৰ ভিত্তিত আদালতে 3জনকে দোষী সাব্যস্ত কৰে। তেওঁলোকক লগতে 20,000 টকাৰ জৰিমনাও বিহা হয়। জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহ কাৰাদণ্ড ভুগিব লাগিব বুলি চৰকাৰী অধিবক্তাৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে। সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃগোটক বঁটা প্ৰদান কৰা হয়। সমগ্ৰ শিক্ষাৰ সহযোগী আঁচনি বিষয়া নাছিৰুদ্দিন আহমেদে আগবঢ়োৱা সভাখনত জিলাখনৰ প্ৰতিটো শিক্ষাখণ্ডৰ এখনকৈ বিদ্যালয়ৰ সভাপতি আৰু প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত বিশদভাৱে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত লগতে বিদ্যালয় পৰিচালনা সমিতিসমূহক শৈক্ষিক পৰিৱেশ নিৰ্মাণ আৰু কিটচেন গাৰ্ডেন পাতি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ ব্যৱহাৰিক জ্ঞান প্ৰদান সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ অনুষ্ঠানত অবিভক্ত বৰপেটা জিলাৰ 232খন বিদ্যালয় পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা বঁটা আৰু 4খন বিদ্যালয়ৰ মাতৃগোটক উৎকৃষ্ট সেৱাৰ বঁটা প্ৰদান কৰা হয়। ধুবুৰী ফুলবাৰী সংযোগী নিৰ্মীমান দলঙৰ পৰা প্ৰায় 6 মেট্ৰিক টন ৰদ আৰু কেবুল চুৰিৰ ঘটনা সংক্ৰান্তত দক্ষিণ হালমৰা আৰক্ষীয়ে আজি 3জন লোকক আটক কৰে। দলং নিৰ্মাণস্থলীৰ পৰা এই সামগ্ৰীসমূহ চুৰি হোৱা বুলি নিৰ্মাণকাৰী সংস্থাটোৱে এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই চেবুলতাৰী গাঁৱৰ পৰা হবিবুৰ ৰহমান, আব্দুল বাছিব আৰু ছাহিদুৰ ৰহমান নামৰ লোককেইজনক আটক কৰে। আৰক্ষীয়ে লগতে তেওঁলোকৰ ঘৰৰ পৰা চুৰি সামগ্ৰীসমূহো উদ্ধাৰ কৰে। আজি হাতীমাৰীৰ জিলা আদালতত ধৃত লোককেইজনক হাজিৰ কৰোৱাৰ পাছত আদালতে তেওঁলোকক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত নিউজিলেণ্ডে শ্ৰীলংকাক জয়ৰ বাবে 169 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 168 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি সাপৰলৈ শ্ৰীলংকাই 6 অভাৰত 2টা উইকেট হেৰুৱাই 20 ৰাণ কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05